জিৰিমিয়া 38 অধ্যায়। তাৰ পাছত মৰ্টনৰ পুত্ৰ ছফটিয়া আৰু পছহুৰৰ পুত্ৰ গদলিয়া আৰু মলকিয়াৰ পুত্ৰ পছহুৰে আটাই লোকৰ আগত জিৰিমিয়াই কোৱা এই বাক্য শুনিলে বোলে, জিহুৱাই এই কথা কৈছে, যিকোনো লোক এই নগৰত থাকিব, তেওঁ তৰোৱালত, আকালত আৰু মহামাৰীত মৰিব, কিন্তু যিজনে কলদিয়াসকলৰ ওচৰলৈ ওলাই যাব তেওঁ জীয়াই থাকিব আৰু লোটদ্ৰব্যৰ নিচিনাকৈ নিজ প্ৰাণ লাভ কৰি জীয়াই থাকিব। জিহুৱাই এই কথা কৈছে যে এই নগৰ অৱশ্যে বাবিলৰ ৰজাৰ সৈন্য সামন্তৰ হাতত সমৰ্পণ কৰা হ'ব আৰু তেওঁ তাক হাত কৰি ল'ব। তাতে প্ৰধান লোকসকলে ৰজাক ক'লে, আমি মিনতি কৰোঁ এই মানুহৰ প্ৰাণদণ্ড কৰিবলৈ আজ্ঞা দিয়ক, কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ এই নগৰৰ অৱশিষ্ট যোদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মংগললৈ চেষ্টা নকৰি কেৱল অমংগললৈ চেষ্টা কৰে। তেতিয়া ছিদিকিয়া ৰজাই ক'লে, চোৱা, তেওঁ তোমালোকৰ হাততে আছে, কাৰণ তোমালোকৰ অহিতে কৰিবলৈ ৰজাৰ একো সাধ্য নাই। তাতে তেওঁলোকে জিৰিমিয়াক ধৰি পহৰীৰ চোতালত থকা মলকিয়া ৰাজকোঁৱৰৰ কূপত পেলালে। ৰছীয়ে জিৰিমিয়াক নমাই দিলে। সেই কূপত পানী নাছিল, কেৱল বোকা আছিল। তাতে জিৰিমিয়া বোকাত প্ৰায় পোত গৈছিল। এনেতে জিৰিমিয়াক কূপত পেলোৱাৰ কথা ৰাজগৃহত থকা এবট মেলক নামেৰে এজন কোচ দেখিও নপুংসকে শুনিলে। তেতিয়া ৰজা বিঞ্জামিনৰ দুৱাৰত বহি আছিল। এবট মেলকে ৰাজগৃহৰ পৰা ওলাই গৈ ৰজাক ক'লে, হে মোৰ প্ৰভু মহাৰাজ, সেই লোকসকলে জিৰিমিয়া ভাৱবাদীক কূপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে। তেওঁ যি ঠাইত আছে সেই ঠাইত তেওঁ ভোকত মৰিবলগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটি নাই। তেতিয়া ৰজাই কুচিয়া এবট মেলকক আজ্ঞা কৰিলে, বোলে, তুমি এই ঠাইৰ পৰা 30 মানুহ লগত লৈ গৈ জিৰিমিয়া ভাৱবাদী নৌ মৰোতেই তেওঁক কূপৰ পৰা তোলা। তেতিয়া এবট মেলকে সেই 30 মানুহক লগত লৈ ৰাজগৃহৰ ভঁৰালৰ তলৰ ঠাইলৈ গৈ তাৰ পৰা পেলনীয়া পুৰণি কাপোৰ আৰু পুৰণি পচা ফটাকানি উলিয়াই জিৰিমিয়াৰ ওচৰলৈ কূপলৈ ৰছীৰে সেইবোৰ নমাই দিলে। আৰু কুচিয়া এবট মেলকে জিৰিমিয়াক ক'লে, এই পুৰণি পেলনীয়া কাপোৰ আৰু পচা ফটাকানি তোমাৰ কাঠলতিত ৰছীৰ তলত দিয়া। তাতে তেওঁ তাকে কৰিলে। তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা জিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা জিৰিমিয়া পহৰীৰ চোতালত থাকিল। পাছে ছিদিকিয়া ৰজাই মানুহ পঠিয়াই জিৰিমিয়া ভাৱবাদীক জিহুৱাৰ গৃহৰ তৃতীয় প্ৰৱেশস্থানলৈ নিজৰ ওচৰলৈ অনোৱালে আৰু ৰজাই জিৰিমিয়াক ক'লে, মই তোমাক এটি কথা সোধো, তুমি মোৰ পৰা কোনো কথা গুপুতে নাৰাখিবা। তেতিয়া জিৰিমিয়াই ছিদিকিয়াক ক'লে, মই যদি আপোনাক জনাওঁ তেন্তে আপুনি মোক অৱশ্যে বধ নকৰিবনে? আৰু যদি আপোনাক পৰামৰ্শ দিওঁ তেন্তে আপুনি মোৰ কথা নুশুনিব। তাতে ছিদিকিয়া ৰজাই গুপুতে জিৰিমিয়াৰ আগত শপত খাই ক'লে, আমাৰ এই জীৱান্মাৰ সৃষ্টিকৰ্তা জিহুৱাৰ জীৱনৰ শপত, মই তোমাক বধ নকৰোঁ আৰু তোমাৰ প্ৰাণ ল'বলৈ বিচাৰি ফুৰা এই লোকসকলৰ হাততো তোমাক সমৰ্পণ নকৰোঁ। তেতিয়া জিৰিমিয়াই ছিদিকিয়াক ক'লে, বাহিনীসকলৰ ঈশ্বৰ, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে যে তুমি যদি বাহিৰ ওলাই বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ ওচৰলৈ যোৱা তেন্তে তোমাৰ প্ৰাণ থাকিব আৰু এই নগৰ জুইৰে পোৰা নহ'ব আৰু তুমি সপৰিবাৰে জীয়াই থাকিবা। কিন্তু যদি বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নোযোৱা তেন্তে এই নগৰ কলদিয়াসকলৰ হাতত সমৰ্পণ কৰা হ'ব আৰু তেওঁলোকে ইয়াক জুইৰে পুৰি পেলাব। আৰু তুমিও তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ নাপাবা। তেতিয়া চিদিকিয়া ৰজাই জিৰিমিয়াক ক'লে, যি যিহুদী লোকসকল কলদিয়াসকলৰ ফলীয়া হৈ গ'ল, তেওঁলোকলৈ মই ভয় কৰোঁ যে কিজানি তেওঁলোকে মোক তেওঁলোকৰ হাতত সমৰ্পণ কৰিব, তাতে তেওঁলোকে মোক বিদ্ৰুপ কৰিব। কিন্তু জিৰিমিয়াই ক'লে, তেওঁলোকে আপোনাক সমৰ্পণ নকৰিব, বিনয় কৰোঁ যি বিষয়ে মই আপোনাক কৈছোঁ সেই বিষয়ে আপুনি জিহুৱাৰ বাক্যলৈ কাণ দিয়ক, তাতে আপোনাৰ মংগল হ'ব আৰু আপোনাৰ প্ৰাণ বাচিব। কিন্তু যদি আপুনি তেওঁলোকৰ ওচৰলৈ যাবলৈ অসন্মত হয়, তেন্তে শুনক, জিহুৱাই মোক জনোৱা কথাটো এই, চোৱা, জিহুদাৰ ৰাজগৃহত অৱশিষ্ট থকা সকলো মহিলাক বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নিয়া হ'ব, আৰু চোৱা, সেই মহিলাসকলে ক'ব, তোমাৰ প্ৰণয়ৰ বন্ধুসকলে তোমাক ভোলাই তোমাৰ প্ৰবৃত্তি জন্মালে, এতিয়া তোমাৰ ভৰি বোকাত পোত যোৱা দেখি তোমাৰ পৰা বিমুখ হৈছে, আৰু আপোনাৰ আটাই মহিলাৰ আৰু আপোনাৰ সন্তানসকলক উলিয়াই কলদিয়াসকলৰ গুৰিলৈ নিয়া হ'ব, আপুনি তেওঁলোকৰ হাতৰ পৰা হাৰিব নোৱাৰিব, কিন্তু বাবিলৰ ৰজাৰ হাতত ধৰা পৰিব আৰু আপুনি এই নগৰক জুইৰে পুৰি পেলাব। পাছে চিদিকিয়াই জিৰিমিয়াক ক'লে, এইবোৰ কথা কোনেও বুজ নাপাওক, তাতে তুমি নমৰিবা, কিন্তু যদি প্ৰধান লোকসকলে মই তোমাৰে সৈতে কথা হোৱা বাৰ্তা পায়, তোমাৰ গুৰিলৈ আহি কয় যে তুমি ৰজাক কি ক'লা, তাক আমাক কোৱা, আমাৰ পৰা তাক গুপুতে নাৰাখিবা, তেতিয়া আমি তোমাক বধ নকৰিম, আৰু ৰজাই তোমাক কি ক'লে তাকো কোৱা। তেতিয়া তুমি তেওঁলোকক এই কথা ক'বা, জোনাথনৰ ঘৰত মৰিবৰ কাৰণে মোক আকৌ তালৈ নপঠাবলৈ মই ৰজাৰ আগত মিনতি জনাইছিলোঁ। তেতিয়া সকলো প্ৰধান লোকে জিৰিমিয়াৰ ওচৰলৈ আহি তেওঁ সুধিলে, আৰু তেওঁ ৰজাই আজ্ঞা দিয়া সেই সকলো কথা অনুসাৰে তেওঁলোকক ক'লে। এই হেতুকে তেওঁলোকে তেওঁৰ লগত কথা হ'বলৈ এৰিলে, কিয়নো তেওঁলোকে সেই কথাটো বুজ নাপালে। তেতিয়াৰে পৰা জিৰুচালেম সত্তুৰ হাতৰ পৰা দিন নোহোৱালৈকে জিৰিমিয়া সেই প্ৰহৰীৰ চোতালত থাকিল।